इंडिया आकाशवाणी। বাতৰি সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বড়োদৰাত 35,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিনত উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্নজনে শিল্পীগৰাকীক স্মৰণ কৰিছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ইউনেস্কোৰ উদ্যোগত প্ৰতি বছৰে 8 ছেপ্টেম্বৰত এই দিৱস উদযাপন কৰি অহা হৈছে। আৰু ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বড়োদৰাত 35,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে 20,700 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে বিকশাই তোলা পশ্চিম অঞ্চলৰ উৎসৰ্গিত মালবাহী কৰিডৰৰ 3টা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰে। শ্ৰীমোদীয়ে নিউ সানন্দ উত্তৰ, নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ জি এন পি টি মুম্বাইৰ পৰা মালবাহী ৰেলসেৱাও মুকলি কৰে। এই ৰেলসেৱাই দূৰণিবটীয়া জনজাতি বসতি প্ৰধান অঞ্চলসমূহক ৰাষ্ট্ৰীয় ৰেলসেৱাৰ সৈতে সংযুক্ত কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ পৰিবহণ আৰু যাতায়াত ব্যৱস্থাত দ্ৰুত ৰূপান্তৰ হোৱা বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে 2,800 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৎসৰ্গিত মালবাহী কৰিডৰ একবিংশ শতিকাৰ ভাৰতৰ ঐতিহাসিক সফলতা আৰু দেশৰ পৰিৱৰ্তিত কৰ্ম সংস্কৃতিৰ নমুনা বুলি ক'ব পাৰি।
वडोदरा तो गति शक्ति यूनिवर्सिटी का शहर है। आज यहां से डेडिकेटेड फ्रेट कॉरिडोर की आखिरी कड़ियां भी जुड़ गई है। आज 2,800 किलोमीटर से अधिक का डेडिकेटेड फ्रेट कॉरिडोर प्रोजेक्ट पूरा हो गया। ये 21वीं सदी के भारत के लिए बहुत ऐतिहासिक कार्य संपन्न हुआ है। ये डेडिकेटेड फ्रेट कॉरिडोर इस बात का साक्षी है कि बीते 12 साल में देश की काम करने की संस्कृति कैसे बदली है।
তেওঁ কয় যে এই প্ৰকল্পৰ 2006 চনতে পৰিকল্পনা কৰা হৈছিল যদিও কাৰ্য ৰূপায়ণ কৰা হোৱা নাছিল। বিগত এটা দশকত এনে প্ৰকল্পসমূহৰ কাৰ্যকৰীকৰণে দেশৰ পৰিবহণ ব্যৱস্থাটো সম্পূৰ্ণৰূপে সলনি কৰাৰ লগতে পৰিবহণ খণ্ডৰ জীৱনৰেখা হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ মন্তব্য কৰে।
इस वर्ष लाल किले से मैंने विकसित भारत के लिए संकल्प की सप्त धारा का आह्वान किया है। इस सप्त धारा में एक धारा गति शक्ति की भी है। विकसित भारत के लिए हमें ऐसी कनेक्टिविटी चाहिए जो सुगम भी हो और जमाने के हिसाब से जरा तेज भी हो।
প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত 9,700 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 3টা ৰেল প্ৰকল্প আৰু 1,780 কোটি টকা ব্যয় সাপেক্ষ 3টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 2,600 কোটি টকা ব্যয় সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত গোলকীয় ফিনটেক মহোৎসৱত 2026 উদ্বোধন কৰাৰ উপৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ডঃ ভূপেন হাজৰিকাৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে ৰাধাকৃষ্ণনে কয় যে অন্তৰস্পৰ্শী সংগীত আৰু শক্তিশালী গীতৰ কথাৰে শিল্পীগৰাকীয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলক বহল পৰিসৰলৈ লৈ গৈছিল। হাজৰিকাৰ কালজয়ী সৃষ্টিয়ে মানৱতাবাদ, সম্প্ৰীতি আৰু ভাৰতৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ ধাৰণাক প্ৰতিফলিত কৰে বুলি তেওঁ কয়। শিল্পীগৰাকীৰ চহকী সৃষ্টিৰাজি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববন্দিত শিল্পী তথা অসমৰ প্ৰাক্তন বিধায়ক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ডঃ হাজৰিকাৰ কণ্ঠত অসমৰ সুৰ প্ৰতিধ্বনিত হোৱাৰ লগতে তেওঁৰ কণ্ঠ সমগ্ৰ উত্তৰ পূবৰ জাতি জনগোষ্ঠীসমূহৰ অনুপ্ৰেৰণাৰ উৎস আছিল। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে প্ৰতিথজোকা শিল্পীগৰাকীৰ গানত মানুহে একাত্মবোধ কৰাৰ লগতে অগণন মানুহৰ আশা আকাংক্ষাৰ সুৰ প্ৰতিধ্বনিত হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত যোৱা বছৰ অনুষ্ঠিত শিল্পীগৰাকীৰ জয়ন্তীৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লোৱাৰ স্মৃতিও ৰোমন্থন কৰে। তেওঁ কয় যে ডঃ হাজৰিকাৰ জীৱন আৰু কৰ্মই ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ডঃ ভূপেন হাজৰিকা এগৰাকী সাংস্কৃতিক আদৰ্শ ব্যক্তিত্ব হিচাপে অসমৰ আত্মাক তেওঁৰ কণ্ঠৰে তুলি ধৰাৰ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যকো চহকী কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ডঃ হাজৰিকাৰ গীতসমূহত প্ৰতিফলিত সম্প্ৰীতি আৰু সামাজিক ন্যায়ৰ বাণীয়ে ভৱিষ্যৎ প্ৰজন্মক প্ৰেৰণা যোগাই থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী শ্ৰীশ্বাহে কয় যে অসমীয়া সংস্কৃতিক তেওঁ বিশ্বৰ মঞ্চলৈ লৈ গৈছিল। তেওঁ কয় যে ডঃ ভূপেন হাজৰিকাৰ অবিস্মৰণীয় সৃষ্টিসমূহে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি থকাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বিশেষ অৰিহণা আগবঢ়াব। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে ১০০গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুকলি সভাত মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ হ'বলগীয়া ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ৩৫ কোটি ৩৭ লাখ টকা ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে ১৪ কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে শ্ৰীলংকা ভাৰতৰ দীৰ্ঘদিনীয়া অংশীদাৰী দেশ আৰু ভাৰতৰ সৈতে ঐতিহাসিক তথা সভ্যতাকেন্দ্ৰিক গভীৰ সম্পৰ্ক আছে। তদুপৰি ভাৰতৰ প্ৰতিবেশী প্ৰথম নীতি আৰু মহাসাগৰ পদক্ষেপৰ অধীনত শ্ৰীলংকা ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰী ৰাষ্ট্ৰ হিচাপে বিবেচিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শ্ৰীলংকা ভ্ৰমণকালত দেশখনত বাস কৰি থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ব্যক্তি, সংস্থা আৰু সমাজৰ বাবে সাক্ষৰতাৰ গুৰুত্ব উপলব্ধি কৰোৱাৰ বাবে প্ৰতিবছৰে ৮ ছেপ্টেম্বৰত বিশ্বজুৰি সাক্ষৰতা দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে জনতা, বিশ্ব আৰু সমৃদ্ধিৰ বাবে সাক্ষৰতা। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্কোই ১৯৬৬ চনত ইয়াৰ সাধাৰণ সমাৰোহৰ চতুৰ্দশ অধিৱেশনত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। ইউনেস্কোই এইবাৰৰ সাক্ষৰতা দিৱস মেক্সিকো চৰকাৰৰ সৈতে সহযোগিতাৰে অনুষ্ঠিত কৰিছে। দিৱসৰ সৈতে সংগতি ৰাখি ইউনেস্কো আন্তৰ্জাতিক সাক্ষৰতা বঁটাসমূহো প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দিয়া মন্তব্যৰ বিপৰীতে ২০১৯ চনত ৰুজু হোৱা মানহানি গোচৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জাৰি কৰা চমন বাতিল কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ে আজি অস্বীকাৰ কৰে। ন্যায়াধীশ এন আৰ বোৰকাৰক লৈ গঠিত এজনীয়া খণ্ডপীঠে এখন দণ্ডাধীশৰ আদালতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই শ্ৰীগান্ধীয়ে দাখিল কৰা আবেদন অগ্ৰাহ্য কৰে। উচ্চ ন্যায়ালয়ে কংগ্ৰেছ সাংসদজনক সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পৰামৰ্শ দিয়ে। ৰাফেল যুদ্ধ বিমান চুক্তি সন্দৰ্ভত ২০১৮ চনত শ্ৰীগান্ধীয়ে দিয়া এটা মন্তব্যক লৈ তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছিল। উচ্চ ন্যায়ালয়ে দণ্ডাধীশৰ নিৰ্দেশত কোনো আইন বিৰুদ্ধতা নাই বুলি মন্তব্য কৰি এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে। ছৌদি আৰৱত আজি হুথি সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭০ৰ অধিক লোক আহত হৈছে। ইয়েমেনত এসপ্তাহৰ পূৰ্বে হুথি আৰু ছৌদি আৰৱ সমৰ্থিত চৰকাৰৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে আজি হুথিয়ে এই আক্ৰমণ চলায়। ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। আজি চীনৰ মুকিত ভাৰতে দক্ষিণ কোৰিয়াক ৭-৩ গ'লত পৰাজিত কৰে। ভাৰতৰ হৈ অধিনায়ক আনমোল এক্কাই ২টা গ'ল দিয়ে। যোৱাবাৰৰ চেম্পিয়ন দলটোৱে ৩খন খেলত এতিয়ালৈকে ৭ পইণ্ট অৰ্জন কৰিছে আৰু ছেমি ফাইনেলত প্ৰৱেশৰ বাবে দলটোৱে কাইলৈ চাইনিজ টাইপেৰ বিৰুদ্ধে জয়ী হ'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত ৩৫,০০০ কোটি টকাৰ অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিনত উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্নজনে শিল্পীগৰাকীক স্মৰণ কৰিছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ইউনেস্কোৰ উদ্যোগত প্ৰতিবছৰে ৮ ছেপ্টেম্বৰত এই দিৱস উদযাপন কৰি অহা হৈছে। আৰু ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলৰ প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।